প্ৰথম ৰাজাৱলী চাৰি অধ্যায় ছলোমনৰ বিষয়াসকল তেওঁ পৰাক্ৰম আৰু জ্ঞান। ছলোমন গোটেই ইজৰাইলৰ ওপৰত ৰজা আছিল, এওঁলোক তেওঁ বিষয়া আছিল। চাদুকৰ পুত্ৰ অজৰিয়া পুৰোহিত আছিল, চিচাৰ পুত্ৰ ইলিহুৰফ আৰু অহিয়া ৰাজলিখক আছিল, অহিলুদৰ পুত্ৰ জিহুছাফট ইতিহাস লিখক আছিল, জিহুয়াদাৰ পুত্ৰ বনায়া সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, চাদুক আৰু অবিয়াথৰ পুৰোহিত আছিল, নাথনৰ পুত্ৰ অজৰিয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল, নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সু হৃদয় বন্ধু আছিল, অহিছাৰ ৰাজঘৰগিৰি আৰু অবদাৰ পুত্ৰ আদুনিৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল। ছলোমনে গোটেই ইজৰাইলৰ ওপৰত নিযুক্ত কৰা বাৰজন বিষয়া আছিল। তেওঁলোকে ৰজা আৰু ৰাজগৃহৰ বাবে খোৱা বস্তু যোগান ধৰিছিল, বছৰৰ ভিতৰত এমাহৰ সম্বল যোগান ধৰাৰ ভাৰ প্ৰতিজনৰ ওপৰত আছিল। তেওঁলোকৰ নামবোৰ আছিল ইফ্ৰইম পৰ্বতৰ বিনহুৰ, মাকছত বিন ডেকাৰ চালবিম, বৈত চেমছত আৰু এলুন বৈত হানন আছিল, আৰু অৰুবুৰ্তত বিন হেছত তেওঁ অধীনত চুকু আৰু হেফৰ প্ৰদেশ আছিল, অবিনাদব সমুদায় দূৰ জিলাত আছিল। তেওঁ ছলোমনৰ জীয়েক তাফটক বিয়া কৰাইছিল, তানক আৰু মগিদুত অহিলুদৰ পুত্ৰ বানাৰ আৰু চট্টনৰ ওচৰত জিজিয়েলৰ তলত থকা গোটেই বৈতচান অৰ্থাৎ পৰা আবেল মহুলা আৰু জকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল, ৰামোত গিলিয়দত বিনগেবৰ তেওঁ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ জাইৰৰ আটাই গাঁও আৰু বাচানত থকা অগুপ অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ছাঠিখন ডাঙৰ নগৰ আছিল, মহনৈমত ইদ্দুৰ পুত্ৰ অহিনাদব আছিল, নপ্তালিত অহিমাস তেওঁ ছলোমনৰ জীয়েক বাছমতক বিয়া কৰিছিল, আছেৰত আৰু বালুটত হুছয়ৰ পুত্ৰ বানা, ইছাখৰত পাৰোহৰ পুত্ৰ জিহুছাফট আছিল, বিঞ্জামিনত এলাৰ পুত্ৰ চিমি আৰু গিলিয়ত দেশত অৰ্থাৎ ইমূৰীয়াসকলৰ চিহুন ৰজাৰ দেশত উৰিৰ পুত্ৰ গেবৰ আৰু বাছানৰ উক ৰজা সেই দেশত কেৱল তেওঁৱেই বিষয়া আছিল। যিহুদা আৰু ইজৰাইল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল, তেওঁলোকে ভোজন পান আৰু ৰং ধেমালি কৰিছিল। ছলোমনে ফৰাত নদীৰে পৰা পলেষ্টিয়াসকলৰ দেশলৈ আৰু মিছৰ দেশৰ সীমালৈকে সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল। তেওঁলোকে ছলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল। ছলোমনৰ প্ৰতিদিনৰ আহাৰত প্ৰয়োজন হৈছিল দ্ৰব্য ত্ৰিশ কোৰ, উত্তম মিহি আটাগুৰি আৰু ষাঠি কোৰ সাধাৰণ আটাগুৰি, দহোটা পুষ্ট খাৰ গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশটা মেৰচাক, ইয়াৰ উপৰিও হৰিণা কৃষ্ণহাৰ জহমূৰ পশু আৰু পুষ্ট পক্ষী, কিয়নো তেওঁ টিপো চহৰৰ পৰা গাজালৈকে ফৰাত নদীৰ ইপাৰে থকা সমুদায় দেশৰ নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল। ছলোমনৰ ৰাজত্বৰ সকলো সময়ত প্ৰতিজনে দানৰ পৰা বেৰচেবালৈকে যিহুদা আৰু ইজৰাইলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল। ছলোমনৰ ৰথৰ কাৰণে চল্লিছ হাজাৰ ঘোঁৰাহাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল। প্ৰতিজন বিষয়াই ছলোমন ৰজাৰ কাৰণে আৰু তেওঁ মেজলৈ অহা সকলোৱে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সম্বল যোগাইছিল। তেওঁলোকে কোনো বস্তুৰ নাটনি হ'বলৈ দিয়া নাছিল। তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে দিবলগীয়া ঠাইলৈ জপধান আৰু খেৰ আনিছিল। ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে। তাতে চলোমনৰ জ্ঞান পূৰ্বৰ দেশত থকা সকলো লোক আৰু মিশৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ'ল। তেওঁ সকলোতকৈ জ্ঞানবান। তেওঁ ইজ্জাহিয়া এথন মাহুলৰ পুত্ৰ হেমন কলকুল আৰু দদা এই সকলোতকৈও অধিক জ্ঞানবান হ'ল আৰু তেওঁ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ'ল। তেওঁ 3000 নীতিবাক্য কৈছিল আৰু তেওঁ গীতৰ সংখ্যা 1005 আছিল। তেওঁ লিবাননত থকা এৰজ গছৰ পৰা গড় গাত গজা এচুপ বনলৈকে সকলো গছৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ পশু পক্ষী উৰকজন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল। সকলো দেশৰ লোকে চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। যিজনে তেওঁৰ জ্ঞানৰ কথা শুনিছিল তেওঁ এই পৃথিৱীৰ ৰজাসকলক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিল।